সুপার হিটস 93.5 রেড এফএম আর মর্নিং নাম্বার 1 অফ মান্ডি আর গান্ত শুনার লগে লগে এটা সময় আমার আজের মর্নিং নাম্বার 1 শোত আমার গেস্ট গৰাকীৰ সৈতে কথা পতাৰ। আৰু ইতিমধ্যে আপুনি গম পাইছে যে আজি মর্নিং নাম্বার 1 শোৰ ষ্টুডিঅত আমি কথা পাতি আছো আমাৰ আজিৰ গেষ্ট ভলণ্টৰী ব্লাড ডোনেশ্যন ৱেবছাইট ফ্ৰেণ্ডছ টু ছাপৰ্ট ডট অ' আৰ জি ষ্টেট কোৱৰ্ডিনেটৰ ডিম্পল শৰ্মাৰ সৈতে। ইতিমধ্যে আপোনাক জনাইছোৱে যে ফ্ৰেণ্ডছ টু ছাপৰ্ট ডট অ' আৰ জি এটা ভলণ্টৰী ব্লাড ডোনেশ্যন ৱেবছাইট। ইয়াৰ জৰিয়তে আপুনি ৰক্তদান কৰিব পাৰে বা আপোনাৰ যদি ব্লাড লগা হৈছে আপুনি সেয়াও পাব পাৰে। এইখিনিতে জনাই দিওঁ যে এইটো এটা কমপ্লিটলি ফ্ৰী ৱেবছাইট, প্লে ষ্টোৰত এপ হিচাপেও আছে। গতিকে আপুনি যদি বিচাৰিছে আপুনি এপটো ডাউনলোড কৰিব পাৰে আপোনাৰ স্মাৰ্টফোনত। আৰু এতিয়া দিনটো তোমাৰ পৰা জানিব বিচাৰিছো যে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে তেন্তে কেনেদৰে ক'ত যোগাযোগ কৰিব তোমাৰ?
ভেৰি ইজি, মোৰ এজ এ ষ্টেট কোৰ্ডিনেটৰ ডিম্পল শৰ্মা ফ্ৰেণ্ডছ টু ছাপৰ্ট বুলি ইমেইলেদি দিয়া আছে।
অ'কে, এই যি পদক্ষেপ ই সঁচাকৈ শলাগ ল'বলগীয়া আৰু ফ্ৰেণ্ডছ টু ছাপৰ্ট ডট অ' আৰ জিক আমি শুভেচ্ছা জনাইছো। আৰু তাৰ লগে লগে ডিম্পল, থেংক ইউ চ' ভেৰি মাছ ফৰ গিভিং ইয়াৰ প্ৰিচিয়াছ টাইম টু ৰেড এফএম।
থেংক ইউ,
আই এম শ্যৰ আজি বহুতে উপকৃত হ'ব ইয়াৰ জৰিয়তে আৰু তেওঁলোকেও ইনষ্টল কৰিব আৰু ৰেজিষ্টাৰো কৰিব।
থেংক ইউ।
আৰু এয়া আছিলে আজি আমাৰ সৈতে আমাৰ আজিৰ গেষ্ট ডিম্পল শৰ্মা, ফ্ৰেণ্ডছ টু ছাপৰ্ট ডট অ' আৰ জি ভলণ্টৰী ব্লাড ডোনেশ্যন ৱেবছাইটৰ ষ্টেট কোৱৰ্ডিনেটৰ। এতিয়া ইয়াৰ লগে লগে সময় হ'ল আগবঢ়াৰ আজিৰ আমাৰ লাষ্ট অভাৰলৈ, যিটো ৰৈছে আপোনাৰ কাৰণে আমাৰ আজিৰ এছ এম এছ কণ্টেষ্ট। কিন্তু তাৰ আগতে প্লে কৰিম এতিয়া এইজন বিনোদ মুভিখনৰ পৰা এটা ট্ৰেক। এনজয় কৰক আপুনি 93.5 ৰেড এফ এম বজাতে ৰহক।